বাতৰিৰ সৈতে এয়া মই জিন্তু ৰান্ধি ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে, উচ্চতম ন্যায়ালয়ে বিহাৰত নিৰ্বাচন আয়োগে চলাই থকা ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনীৰ অধীনত অহা 1 আগষ্টত খচৰা ভোটাৰ তালিকা প্ৰকাশত নিষেধাজ্ঞা আৰোপ কৰিবলৈ অমান্তি হৈছে। লোকসভাত আজি পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতৰ শক্তিশালী, সফল আৰু নিৰ্ণায়ক অভিযান অপাৰেচন সিন্ধুৰ সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হয়। ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ 125 সংখ্যক জয়ন্তীৰ সৈতে সংগতি ৰাখি নতুন দিল্লীত আজি বিশেষ বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। অপাৰেচন মহাদেৱৰ অধীনত শ্ৰীনগৰৰ হাৰৱানৰ লিডৱাছ অঞ্চলত আজি সেনাবাহিনীৰ সৈতে হোৱা সংঘৰ্ষত 3 গৰাকী সন্ত্ৰাসবাদী নিহত হৈছে। আৰু ফিডে মহিলা বিশ্বকাপত ভাৰতৰ দিব্যা দেশমুখে স্বদেশৰে কনেৰু হাম্বিক পৰাভূত কৰি খিতাপ দখল কৰিছে। উচ্চতম ন্যায়ালয়ে বিহাৰত নিৰ্বাচন আয়োগে চলাই থকা ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনীৰ অধীনত অহা 1 আগষ্টত খচৰা ভোটাৰ তালিকা প্ৰকাশত নিষেধাজ্ঞা আৰোপ কৰিবলৈ অমান্তি হৈছে। ন্যায়াধীশ সূৰ্যকান্ত আৰু জয়মালা বাগচীক লৈ গঠিত খণ্ড আদালতে কয় যে আধাৰ কাৰ্ড আৰু ভোটদাতাৰ পৰিচয় পত্ৰকো এই সংশোধনীত নথি হিচাপে গ্ৰহণ কৰিবলৈ যোৱা 10 জুলাইত আদালতে দিয়া নিৰ্দেশৰ জৰিয়তে আবেদনকাৰীৰ যুক্তিক ঔচিত্য প্ৰদান কৰা হৈছে। খণ্ড আদালতে ভোটাৰ তালিকা প্ৰকাশৰ ক্ষেত্ৰত কোনো আইন ভংগ হলে ইয়াক নাকচ কৰা হ'ব বুলিও স্পষ্ট কৰি দিয়ে। আদালতে স্পষ্ট কৰি দিয়ে যে ভোটাৰ তালিকাৰ পৰা বৃহৎ সংখ্যক লোক বাদ পৰাতকৈ বৃহৎ সংখ্যক লোক অন্তৰ্ভুক্ত হোৱাটোহে নিৰ্বাচন আয়োগৰ লক্ষ্য হোৱা উচিত। নিৰ্বাচন আয়োগক দাখিল কৰা ভোটাৰ কাৰ্ড ভুৱা হ'ব পাৰে বুলি আয়োগৰ অধিবক্তাই দৰ্শোৱা যুক্তি সন্দৰ্ভত খণ্ড আদালতে কয় যে যিকোনো নথিয়ে জাল বা ভুৱা হ'ব পাৰে, এইসমূহৰ সত্যাসত্য বিচাৰ কৰাৰ দায়িত্ব কৰ্তৃপক্ষৰ। ইয়াৰ আগতে এছ'চিয়েচন অব ডেমক্ৰেটিক ৰিফৰ্মছ নামৰ সংস্থাটোৰ অধিবক্তা গোপাল শংকৰ নাৰায়ণনে বিহাৰৰ ভোটাৰ তালিকাৰ এই বিশেষ সংশোধনীৰ ফলত প্ৰায় 4,50,00,000 ভোটদাতা আহুকালত পৰিব বুলি যুক্তি দৰ্শায়। তেওঁ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডকো মান্য নথি হিচাপে গণ্য কৰিবলৈ খণ্ড আদালতে যোৱা 10 জুলাই দিয়া নিৰ্দেশ নিৰ্বাচন আয়োগে পালন নকৰা বুলিও অভিযোগ কৰে। গোচৰটোৰ পৰৱৰ্তী শুনানি শীঘ্ৰে লোৱা হ'ব বুলি আদালতে দুয়োপক্ষৰ অধিবক্তাক জনায়। লোকসভাত আজি পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতৰ শক্তিশালী, সফল আৰু নিৰ্ণায়ক অভিযান অপাৰেচন সিন্ধুৰ সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হয়। এই আলোচনাৰ পাতনি মেলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে অপাৰেচন সিন্ধুৰ কেৱল এটা সামৰিক অভিযানেই নাছিল, বৰং ই হৈছে ভাৰতৰ সাৰ্বভৌমত্ব, পৰিচয় তথা জনসাধাৰণৰ প্ৰতি চৰকাৰৰ দায়িত্ব আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ নীতিৰ ফলপ্ৰসূ আৰু নিৰ্ণায়ক প্ৰদৰ্শন। শ্ৰীসিঙে কয় যে জম্মু কাশ্মীৰৰ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতেই আৰম্ভ কৰা অপাৰেচন সিন্ধুৰ দেশৰ সশস্ত্ৰ বাহিনীসমূহৰ দ্বাৰা এটা সুসংহত আক্ৰমণ আছিল আৰু এই আক্ৰমণে 9টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি ধবংস কৰিছিল। এই অভিযানত 100ৰো অধিক সন্ত্ৰাসবাদী, সন্ত্ৰাসবাদীৰ প্ৰশিক্ষণৰ সৈতে জড়িত লোক নিহত হয় আৰু এইসমূহৰ অধিকাংশই জইচ ই মহম্মদ, লস্কৰ ই তৈবা আৰু হিজবুল মুজাহিদিন সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত আছিল। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱা নিৰীহ লোকসকলৰ পৰিয়ালক ন্যায় প্ৰদানৰ উদ্দেশ্যৰে অপাৰেচন সিন্ধুৰ অভিযান চলোৱা হৈছিল বুলি শ্ৰীসিঙে মন্তব্য কৰে। তেওঁ কয় যে সন্ত্ৰাসবাদীৰ শিবিৰসমূহ ধবংস কৰাৰ লগতে পাকিস্তানলৈ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতাৰ স্পষ্ট বাৰ্তা প্ৰেৰণৰ উদ্দেশ্যে এই অভিযান আৰম্ভ কৰা হৈছিল। দেশৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা, ড্ৰোন প্ৰতিৰোধী ব্যৱস্থা সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে গৰ্ববোধ কৰে। আলোচনাত ভাগ লৈ লোকসভাৰ কংগ্ৰেছ দলৰ দলপতি গৌৰৱ গগৈয়ে অভিযোগ কৰি কয় যে বিৰোধী পক্ষই অপাৰেচন সিন্ধুৰ সন্দৰ্ভত সদনত বিশেষ আলোচনাৰ বাবে দাবী জনাইছিল, কিন্তু চৰকাৰে অপাৰেচন সিন্ধুৰৰ মূল বিষয়বোৰ আওকাণ কৰিছে। তেওঁ কয় যে প্ৰতিৰক্ষা মন্ত্ৰীয়ে বহু সময় বক্তৃতা দিলে, কিন্তু সন্ত্ৰাসবাদীয়ে কেনেকৈ পেহেলগামত প্ৰৱেশ কৰিলে আৰু কেনেকৈ 26 জনকৈ নিৰাপৰাধী লোকক হত্যা কৰিবলৈ পালে সেই প্ৰশ্নৰ উত্তৰ এৰাই চলিলে। অপাৰেচন সিন্ধুৰ সন্দৰ্ভত সকলো তথ্য চৰকাৰে প্ৰকাশ কৰা নাই বুলিও শ্ৰীগগৈয়ে অভিযোগ কৰে। বিভিন্ন বিষয় লৈ বিৰোধীয়ে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি ৰাজ্যসভাৰ কাম কাজ দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। পূৰ্বে ৰাজ্যসভাৰ কাম কাজ দ্বিতীয়বাৰৰ বাবে স্থগিত ৰখাৰ পাছত দ্বিতীয় দিনৰ 2 বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত প্ৰিজাইডিং বিষয়া ভুৱনেশ্বৰ কলিতাই সমুদ্ৰ পথেৰে সামগ্ৰী পৰিবহণ বিধেয়ক 2025 বিবেচনা আৰু গৃহীত কৰাৰ বাবে উত্থাপনৰ প্ৰয়াস কৰে আৰু উত্থাপন কৰে যদিও বিৰোধীসকলে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰাখে। এনে হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সভাপতিয়ে সদনৰ কাম কাজ দিনটোৰ বাবে স্থগিত ঘোষণা কৰে। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত উচ্চ সদন মিলিত হোৱাৰ সময়ত AIADMK-ৰ দুগৰাকী সাংসদ এম ধনপাল আৰু IS ইনবাৰু ৰায়ে শপত গ্ৰহণ কৰে। উপসভাপতি হৰিবংশে প্ৰকাশ কৰা অনুসৰি বিভিন্ন বিষয়ৰ সৈতে জড়িত পৃথক পৃথক ৰাজনৈতিক দলসমূহৰ পৰা তেওঁ 26খন সভা স্থগিতকৰণৰ জাননী লাভ কৰে যদিও এই জাননীসমূহ অগ্ৰাহ্য কৰা হয়। ইয়াৰ পাছত তেওঁ 0 ঘণ্টা ঘোষণা কৰাৰ চেষ্টা চলায় যদিও বিৰোধীয়ে প্ৰতিবাদ অব্যাহত ৰখাৰ পৰিপ্ৰেক্ষিতত সভাৰ কাম কাজ দুপৰীয়া 12 বজালৈকে স্থগিত ৰখা হয়। ইয়াৰ পাছত সভা পুনৰ মিলিত হোৱাৰ সময়ত একেধৰণৰ পৰিৱেশে বিৰাজ কৰাৰ ফলত পুনৰ ইয়াৰ কাম কাজ দিনৰ 2 বজা পৰ্যন্ত স্থগিত ঘোষণা কৰা হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ 125 সংখ্যক জয়ন্তীৰ সৈতে সংগতি ৰাখি গুৰু উদ্যোগ মন্ত্ৰালয়ে আজি নতুন দিল্লীত এখন বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় গুৰু উদ্যোগ ৰাজ্যমন্ত্ৰী ভূপতি ৰাজু শ্ৰীনিবাস বাৰ্মাই, সংবিধান সভাৰ এগৰাকী সদস্য আৰু পৰৱৰ্তী সময়ত কেন্দ্ৰীয় উদ্যোগ আৰু যোগান মন্ত্ৰী হিচাপে ডঃ মুখাৰ্জীৰ প্ৰধান ভূমিকা আৰু অৱদান সন্দৰ্ভত আলোকপাত কৰে। ভাৰতৰ ঔদ্যোগিক খণ্ড আৰু প্ৰতিষ্ঠানগত উন্নয়নৰ বাবে প্ৰয়াত মুখাৰ্জীৰ মৌলিক অৱদান সন্দৰ্ভতো তেওঁ মন্তব্য আগবঢ়ায়। ডঃ মুখাৰ্জীক এগৰাকী প্ৰতিষ্ঠাজোখা পণ্ডিত, ৰাষ্ট্ৰ নিৰ্মাতা, নিৰ্ভীক সাংসদ আৰু শিক্ষাবিদ বুলি অভিহিত কৰি মন্ত্ৰীগৰাকীয়ে এখন ৰাষ্ট্ৰ এখন সংবিধানৰ আদৰ্শৰ প্ৰতি তেওঁৰ দৃঢ় বিশ্বাস আৰু তেওঁৰ সাহসক স্মৰণ কৰে। ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজিৰ অনুষ্ঠানত তেওঁৰ জীৱন আৰু কৰ্মৰাজিৰ প্ৰতিফলনেৰে এখন চুটিছবিও প্ৰদৰ্শন কৰা হয়। অপাৰেচন মহাদেৱৰ অধীনত শ্ৰীনগৰৰ হাৰৱানৰ লিডৱাছ অঞ্চলত আজি সেনাবাহিনীৰ সৈতে হোৱা সংঘৰ্ষত 3গৰাকী সন্ত্ৰাসবাদী নিহত হয়। সামাজিক মাধ্যম এক চেণ্ডেলত সেনাবাহিনীয়ে এই কথা সদৰি কৰে। উল্লেখযোগ্য যে যোৱা 22 এপ্ৰিলত পেহেলগামত হোৱা আক্ৰমণৰ ঘটনাত এই 3গৰাকী সন্ত্ৰাসবাদী জড়িত আছিল। কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শকে আকাশবাণীৰ শ্ৰীনগৰৰ সংবাদদাতাক জনোৱা অনুসৰি নিহত সন্ত্ৰাসবাদীকেইজনক চিনাক্ত কৰা হৈছে আৰু পৰৱৰ্তী সময়তো এই অভিযান চলি থাকিব। ভাৰত সঞ্চাৰ নিগম লিমিটেড BSNL-এ 2024-25 বিত্তীয় বৰ্ষৰ তৃতীয় আৰু চতুৰ্থ ত্ৰিমাসিকত একেৰাহে 260 কোটি আৰু 280 কোটি টকাৰ লাভ পঞ্জীয়ন কৰিছে। নতুন দিল্লীত অনুষ্ঠিত BSNL-ৰ মুখ্য মহাপ্ৰবন্ধকৰ উচ্চ পৰ্যায়ৰ প্ৰথমখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰি কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই এইদৰে কয়। BSNL-ৰ সহযোগত দূৰসংযোগ বিভাগে আয়োজন কৰা এই বৈঠকত দূৰসংযোগৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে 2024-25 বৰ্ষত অভিলেখ পৰিমাণৰ ধন বিনিয়োগ কৰা বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে BSNL-এ বিগত বৰ্ষত 8,55,00,000 গ্ৰাহকৰ পৰা চলিত বৰ্ষৰ জুন মাহ পৰ্যন্ত 9 কোটি গ্ৰাহক সংযোগ কৰিবলৈ সমৰ্থ হৈছে। ফিডে মহিলা বিশ্বকাপত ভাৰতৰ দিব্যা দেশমুখে খিতাপ অৰ্জন কৰিছে। জৰ্জিয়াৰ বাটুবিত অনুষ্ঠিত প্ৰতিযোগিতাৰ ফাইনেলত দিব্যা দেশমুখে স্বদেশৰে কন্নেৰু হাম্পিক পৰাভূত কৰি খিতাপ দখল কৰে। 3 দিন ধৰি চলা খেলখনত দিব্যাই ট্ৰাইবেকাৰৰ সহায়ত 2.51.5 ফলাফলত জয়লাভ কৰে। কালি আৰু পৰহি হোৱা ফাইনেল খেল দুখন ড্ৰ হোৱাৰ পাছত টাইব্ৰেকাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ফিডে মহিলা বিশ্বকাপত খিতাপ দখল কৰা ভাৰতীয় দবা খেলুৱৈ দিব্যা দেশমুখ আৰু প্ৰতিযোগিতাৰ ৰাণাৰ্ছ আপ কনেৰু হাম্পিক অভিনন্দন জ্ঞাপন কৰিছে। জৰ্জিয়াৰ বাটুমিত অনুষ্ঠিত প্ৰতিযোগিতাৰ ফাইনেলত দিব্যা দেশমুখে স্বদেশৰে কনেৰু হাম্পিক পৰাভূত কৰি খিতাপ অৰ্জন কৰে। সামাজিক মাধ্যমৰ এটা পষ্টত শ্ৰীমতী মুৰ্মুৱে 19 বছৰ বয়সত এই খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা দবা খেলুৱৈ হিচাপে বিবেচিত হোৱা দিব্যাৰ শলাগ লয়। শ্ৰীমতী মুৰ্মুৱে কনেৰু হাম্পিকো উন্নত প্ৰদৰ্শনৰ বাবে অভিনন্দন জ্ঞাপন কৰে। এই দুয়োগৰাকী খেলুৱৈয়ে ভৱিষ্যতলৈও দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰিব বুলি শ্ৰীমতী মুৰ্মুৱে আশা প্ৰকাশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। উচ্চতম ন্যায়ালয়ে বিহাৰত নিৰ্বাচন আয়োগে চলাই থকা ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনীৰ অধীনত অহা 1 আগষ্টত খচৰা ভোটাৰ তালিকা প্ৰকাশত নিষেধাজ্ঞা আৰোপ কৰিবলৈ অমান্তি হৈছে। লোকসভাত আজি পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতৰ শক্তিশালী, সফল আৰু নিৰ্ণায়ক অভিযান অপাৰেচন সিন্ধুৰ সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হয়। ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ 125 সংখ্যক জয়ন্তীৰ সৈতে সংগতি ৰাখি নতুন দিল্লীত আজি বিশেষ বক্তৃতানুষ্ঠানৰ অনুষ্ঠিত হয়। অপাৰেচন মহাদেৱৰ অধীনত শ্ৰীনগৰৰ হাৰৱানৰ লিডৱাছ অঞ্চলত আজি সেনাবাহিনীৰ সৈতে হোৱা সংঘৰ্ষত 3গৰাকী সন্ত্ৰাসবাদী নিহত হৈছে। আৰু ফিডে মহিলা বিশ্বকাপত ভাৰতৰ দিব্যা দেশমুখে স্বদেশৰে কণীৰু হাম্পিক পৰাভূত কৰি খিতাপ দখল কৰিছে। এতিয়াৰ বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।